বাৰ্তা আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ সমুজ্জ্বল ভৰদ্বাজে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাগত অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক তথা শীৰ্ষ বিষয়াৰ সৈতে যাৱতীয় প্ৰস্তুতি সন্দৰ্ভত আলোচনাত মিলিত হয়। ড০ শৰ্মাই লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 21 ডিচেম্বৰত নামৰূপত অংশ ল'বলগীয়া জনসভাস্থলী পৰিদৰ্শন কৰি সবিশেষ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে সেইদিনা নামৰূপত 12,000 কোটি টকা ব্যয় সাপেক্ষ এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পই ৰাজ্যখনৰ ঔদ্যোগিক আৰু সামাজিক ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপৰ সূচনা কৰি সাৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰে অৰ্থনীতিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি বিয়লি নামৰূপত ভাৰতীয় জনতা পাৰ্টীৰ নাহৰকটীয়া সমষ্টিৰ জয়পুৰ মণ্ডলৰ এটা কাৰ্যালয় ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মন্ত্ৰী পীযুষ হাজৰিকা, প্ৰশান্ত ফুকন, বিধায়ক তৰংগ গগৈ, তেৰছ গোৱালায়ো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ডিব্ৰুগড়ৰ ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কৰিব। এই আঁচনিৰ দ্বাৰা 3,10,000ৰ অধিক শিক্ষাৰ্থী লাভান্বিত হ'ব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৰ লগতে কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক উপস্থিত থাকিব। অচিনাকি মানুহক মাটি বিক্ৰী কৰিলে জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক সতৰ্কবাণী শুনাইছে। জাতিটোক জীয়াই ৰাখিবলৈ নিৰন্তৰ সংগ্ৰাম কৰি যাব লাগিব বুলি উল্লেখ কৰি আৰ্থিক অসুবিধা হলেও অচিনাকি মানুহক মাটি বিক্ৰী নকৰিবলৈ আৰু ব্যৱসায় উদ্যোগ আদিত অচিনাকি মানুহক নিয়োগ নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক আহ্বান জনাইছে। ৰাজ্যৰ অৰ্থনীতি, মাটি, সংস্কৃতি আনৰ হাতত এৰি দিয়া জাতিৰ বহ্নিমান শিক্ষা নিৰ্বাপিত হবলৈ বেছি সময় নালাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কালি নিজৰ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ বাবে ৰাজ্যখনৰ সকলো খিলঞ্জীয়া লোককে সজাগ সচেতন হবলৈ আহ্বান জনায়। গুৱাহাটী বৰাগাঁৱত কালি অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে এই মন্তব্য প্ৰকাশ কৰে। উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্ৰদ্ধা জনাই কালি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হয়। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এই আন্দোলনত অংশ লৈ জীৱন হেৰুওৱা আৰু কাললৈ ঘূনীয়া হোৱা 8 শতাধিক লোকৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জনাই এই দিৱস পালন কৰা হয়। 1985 চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল যদিও অসম আন্দোলনৰ শ্বহীদসকলে প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হৈছিল। শেহতীয়াকৈ অসম চৰকাৰৰ উদ্যোগত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰকৃত সংখ্যা নিৰূপণ কৰা হ'ল আৰু তেওঁলোকৰ তথ্য প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰা হ'ল। এই প্ৰয়াসৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰি মুঠ 860গৰাকী শ্বহীদৰ বহুসংখ্যকৰে প্ৰতিচ্ছবি সংৰক্ষণ কৰা হৈছে আৰু তেওঁলোকৰ আত্মবলিদানৰ বিষয়ে খোদিত কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্যোগত ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত কালি আয়োজিত বিজয় দিৱসৰ কাৰ্যসূচীত বায়ুসেনা বাহিনীৰ মুৰববী এয়াৰ চীফ মাৰ্চেল অমৰপ্ৰীত সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বায়ুসেনা বাহিনীৰ মুৰববীগৰাকীয়ে এই আয়োজনক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি কয় যে এই দিৱসে 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধত ভাৰতীয় সেনা জোৱানসকলৰ পৰাক্ৰম আৰু ত্যাগৰ প্ৰতি দেশবাসীয়ে জনোৱা শ্ৰদ্ধাক প্ৰতিফলিত কৰে।
It's a great honor for us to celebrate the Vijay Diwas today. It is today we celebrate the sacrifices made, indomitable spirit of our predecessors who gave us this thumping victory in 1971 and liberated Bangladesh. We've already said that we never fight a war without a cause, and we all are aware what happened during 1971, what kind of atrocities were being made on the people of Bangladesh, and what kind of movement of Bangladeshis into our country was. So we had to stop it somehow and give them a thumping reply. And I'm very happy to share the memories of that time, the way Indian Air Force stood rock solid and delivered what was expected, whether it was at during the Boira Day operations in November when 3 Sabre jets were shot in the air by our Nats.
তেওঁ কয় যে অপাৰেচন সিন্ধুৰ এতিয়াও অব্যাহত আছে আৰু ভাৰতীয় বায়ুসেনা বাহিনী যিকোনো বহিঃশত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু। কালি অনুষ্ঠানত এয়াৰ শ্ব প্ৰদৰ্শন কৰা হয়। এয়াৰ শ্বত সুখয়, এণ্টনভ, N-32 পৰিবহণ বিমান, চিনুক, হেভিলিড হেলিকপ্টাৰ আৰু MiG-17 হেলিকপ্টাৰে উৰণ কৌশল প্ৰদৰ্শন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।